এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। পুৱা আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ দিয়া নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰৰ আবেদন, গোৱালপাৰা জিলাৰ দুধনৈত ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ কেইবাটাও কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰা লোকসকলে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰিব বুলি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন আৰু মাৰ্চৰ ভিতৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ, আৰু ছিডনী টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ এতিয়ালৈ 6টা উইকেটৰ বিনিময়ত 155 ৰাণ সংগ্ৰহ। গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা 9 জানুৱাৰীলৈকে জাৰি নকৰিবলৈ ৰাজ্য চৰকাৰক দিয়া নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰে আবেদন জনাইছে। কালি এই স্থগিতাদেশৰ সংশোধনী বিচাৰি ৰাজ্য চৰকাৰে দাখিল কৰা হস্তক্ষেপধৰ্মী আবেদনৰ শুনানি ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আদালতে গ্ৰহণ কৰে আৰু এই সন্দৰ্ভত 6 জানুৱাৰীৰ ভিতৰত শপতনামা দিবলৈ গোচৰীয়া পক্ষক নিৰ্দেশ দিয়ে। অসম চৰকাৰে দাখিল কৰা এই হস্তক্ষেপধৰ্মী আবেদনখনত যিবোৰ পঞ্চায়তক লৈ আখোৱাহৰ অভিযোগ উঠিছে অথবা গোচৰ ৰুজু হৈছে, সেই পঞ্চায়ত এলেকাসমূহক বাদ দি বাকী অঞ্চলসমূহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ বাবে ন্যায়ালয়ত আবেদন জনাইছে। উল্লেখযোগ্য যে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণত বিভিন্ন আখোৱাহৰ অভিযোগ তুলি একাংশ প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। উল্লেখযোগ্য যে এই আবেদনৰ ভিত্তিত যোৱা 17 ডিচেম্বৰত ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আদালতে 9 জানুৱাৰী পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা জিলাৰ দুধনৈত কালি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই উদয়পুৰত সচিবালয় ভৱন উদ্বোধন কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰশাসনিক প্ৰয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে ৰাভা জনগোষ্ঠীৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰা এটা সংগ্ৰহালয়ো উদ্বোধন কৰে। 1,80,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সংগ্ৰহালয়ত ৰাভাসকলৰ শিল্পকলা, পৰম্পৰাগত সাজপাৰ আদি সংৰক্ষণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে ৰাভা ৰজা বীৰ পৰশুৰামৰ সাহসিকতা আৰু দেশপ্ৰেমক সন্মান জনাই এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ইয়াৰ জৰিয়তে বীৰ পৰশুৰামৰ আদৰ্শৰে নতুন প্ৰজন্ম অনুপ্ৰাণিত হ'ব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে উদয়পুৰত 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ বিভিন্ন সা সুবিধাৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দুধনৈত আয়োজিত ৰাজহুৱা সভাত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ হকে গ্ৰহণ কৰা ভালেমান পদক্ষেপৰ বিষয়ে ঘোষণা কৰে। ৰাজ্য চৰকাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক বৈধতা প্ৰদানৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ দাখিল কৰি ত্ৰিপাক্ষিক চুক্তিৰ পোষকতা কৰাৰ কথা উল্লেখ কৰি ডঃ শৰ্মাই ৰাভা হাছং জনগোষ্ঠীৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু শৈক্ষিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্য চৰকাৰ আৰু পৰিষদৰ মাজত সহযোগিতামূলক আলোচনাৰ বিষয়তো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।
2017 চনত 5 কোটি টকাৰ প্ৰশাসনিক অনুমোদনেৰে এই কাৰ্যালয়ৰ আমি আৰম্ভণি কৰিছিলো আৰু এই কাৰ্যালয়ৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সামৰণি পৰিছে। মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক এই কাৰ্যালয় গৃহৰ বাবে অভিনন্দন জনাইছো আৰু কাৰ্যালয়টো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাৰ বাবে সভাতেই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদলৈ আৰু 10 কোটি টকাৰ এটা অনুদান সভাতেই ঘোষণা কৰিছো। সভাৰ লগত সংগতি ৰাখি 1,80,00,000 টকা ব্যয়েৰে যাদুঘৰ আৰু ই পুথিভঁৰালৰ নিৰ্মাণৰ কামো সমাপন হৈছে।
অনুষ্ঠানত জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাও উপস্থিত আছিল। ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কেতবোৰ নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আবেদনকাৰীসকলে পূৰ্বৰ তুলনাত অধিক কঠোৰ নিয়মাৱলী অনুসৰণ কৰিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গোৱালপাৰাত এই কথা প্ৰকাশ কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ উদ্বোধন উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে 2014 চনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰা লোকসকলে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰে আজি এই সন্দৰ্ভত জাননী জাৰি কৰিব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। আধাৰ কাৰ্ডৰ ক্ষেত্ৰত জালিয়াতি ৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰীশৰ্মাই লগতে বৰপেটা জিলাত 110% লোকে আধাৰ কাৰ্ড লাভ কৰা বুলি তথ্য দাঙি ধৰে। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা কৰি থকা বহু লোকক আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে আটক কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনেদৰে অনুপ্ৰৱেশ কৰা লোকসকলেই পৰৱৰ্তী সময়ত জালিয়াতিৰে আধাৰ কাৰ্ড সংগ্ৰহ কৰে। এনে চক্ৰান্তক প্ৰতিহত কৰাৰ বাবে আধাৰ কাৰ্ডৰ আবেদনৰ সৈতে 2014 চনত NRCত আবেদন কৰাৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যত অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন সম্পন্ন হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি আশা প্ৰকাশ কৰে। গোৱালপাৰা জিলাৰ দুধনৈ ভ্ৰমণসূচীৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। লগতে অহা 3 মাৰ্চৰ ভিতৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ মিত্ৰ দল অগপৰ সৈতে স্থানীয় পৰ্যায়ত মিত্ৰতা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব। আমি আশা কৰিছো 10 ফেব্ৰুৱাৰীৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি। বিজেপি যিমান পাৰে আমি স্থানীয় পৰ্যায়ত আমি মিত্ৰতা কৰিম আৰু AJP বিজেপিৰ যৌথ বিধায়িনী দলত সকলো MLAকে আমি বুজাই দিছো যে আপোনালোকে নিজৰ সমষ্টি পৰ্যায়ত মিলামিচাকৈ ইলেকশ্যনটো খেলিব।
আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। আকাশবাণীৰ কোকৰাঝাৰ কেন্দ্ৰত স্থাপন কৰা 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰেন্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছে। FM বেণ্ডৰ 102 MHz এই ট্ৰেন্সমিটাৰৰ পৰা প্ৰচাৰিত উন্নতমানৰ অনুষ্ঠান কোকৰাঝাৰৰ লগতে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে শুনিবলৈ সমৰ্থ হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কালি আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ FM ট্ৰেন্সমিটাৰটো আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। এই নতুন FM ট্ৰেন্সমিটাৰৰ সংযোজনে অঞ্চলটোৰ ৰাইজক কেনেদৰে উৎসাহিত কৰিছে সেই বিষয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। শ্ৰোতাসকলে আমাৰ এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 FM বেণ্ডৰ 100.8 আৰু 101.6 MHz শুনিব পাৰিব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু NewsOnAir এপতো শুনিব পাৰিব। ৰাজ্য চৰকাৰে বিদ্যালয় শিক্ষা বিভাগৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ অধীনৰ ঠিকাভিত্তিক অতিৰিক্ত সেৱা আগবঢ়োৱাৰ সময়ত দেহাৱসান ঘটা 26 শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক 5,00,000 টকাকৈ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উপলক্ষে আজি গুৱাহাটীৰ কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত আয়োজিত কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কাৰ্যসূচীতে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত 13 প্ৰাৰ্থীক ডায়েটৰ প্ৰবক্তা হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অসমত সুস্থ শৈক্ষিক পৰিৱেশ স্থাপনৰ উদ্দেশ্যে আটাইকেইখন বিশ্ববিদ্যালয়তে এখনেই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম শাখাই প্ৰস্তাৱ দিছে। এই উদ্দেশ্যে কালি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ তথা ইয়াৰ অন্তৰ্ভুক্ত মহাবিদ্যালয়সমূহৰ পৃথক শৈক্ষিক দিনপঞ্জী হোৱাৰ বাবে ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকল বহু সময়ত ভাৰতৰ আন ৰাজ্য তথা বিদেশৰ বহু বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে। অসমৰ সকলো মহাবিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয় আদিত এখনেই শৈক্ষিক দিনপঞ্জী প্ৰযোজ্য হলে শৈক্ষিক ভ্ৰমণৰ বাবেও সুবিধা হ'ব বুলি সংগঠনটোৰ প্ৰতিনিধিয়ে মত প্ৰকাশ কৰে। তেওঁলোকে ৰাজ্যপালৰ নেতৃত্বত শিক্ষামন্ত্ৰী, শিক্ষা আয়ুক্ত আৰু বিশিষ্ট শিক্ষাবিদসকলৰ লগতে বিশ্ববিদ্যালয়সমূহৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰি এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিবলৈ আহ্বান জনায়। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ আহক প্ৰজন্মা চৌহৰীয়াৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে 3খন যাত্ৰীবাহী ৰেলৰ যাত্ৰা কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চীনত পুনৰ মাৰাত্মক ভাইৰাছৰ ত্ৰাস, HMPV নামৰ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ ভাইৰাছে দেশখনত আকৌ আতংকৰ সৃষ্টি কৰিছে। এয়া আমাৰ অসম কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দিল্লী বিধানসভাৰ সমাগত নিৰ্বাচনৰ বাবে দলীয় প্ৰচাৰ আৰম্ভ হৈছে। বাতৰিটো দিল্লীৰ বিশাল জনসভাত আপক উৎখাতৰ আহ্বান মোদীৰ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত শীৰ্ষ বাতৰিৰ স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে খাৰঘুলিৰ জলবিস্ফোৰণত ক্ষতিগ্ৰস্তই প্ৰচণ্ড শীতত শিবিৰত উজাগৰি নিশা পাৰ কৰিবলগীয়া হোৱাৰ বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। প্ৰবীণ অভিনেত্ৰী, আকাশবাণীৰ মণিপুৰী ভাষাৰ ঘোষিকা তথা শিক্ষয়িত্ৰী উষাৰাণী দেৱীৰ পৰহি দেহাৱসান ঘটে। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। পুহমহীয়া জাৰত কঁপিছে সমগ্ৰ ৰাজ্য। এসপ্তাহলৈ থাকিব ডাঠ কুঁৱলী। দৃশ্যমানতা হ্ৰাসত বৃদ্ধি দুৰ্ঘটনা শিৰোনামেৰে এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। ইউডাইছৰ প্ৰতিবেদন অনুসৰি দেশৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা হ্ৰাস পোৱাৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেতবোৰ নতুন নিয়মাৱলী গ্ৰহণ কৰাৰ বাতৰিটো প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে এছ বি আইৰ মতে দেশত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্ম। বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটা বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক তথা প্ৰাক্তন ৰঞ্জী খেলুৱৈ পৰাণ বৰবৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া কালি দুপৰীয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয়। 1939 চনত যোৰহাটত জন্মগ্ৰহণ কৰা বৰবৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল 85 বছৰ। এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হোৱাৰ লগতে ক্ৰিকেট খেলুৱৈ হিচাপে তেওঁ 1998 চনত অসমৰ ৰঞ্জী দলক প্ৰতিনিধিত্ব কৰিছিল। পাছলৈ তেওঁ চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিক নিৰ্মাতাৰূপে কেইবাখনো ছবি আৰু ধাৰাবাহিক প্ৰযোজনা কৰিছিল। তেওঁ প্ৰযোজিত ছবিসমূহৰ ভিতৰত সুৰুজ, শ্ৰীমন্ত শংকৰদেৱ ইত্যাদি অন্যতম। 1993 চনত বৰবৰুৱাই প্ৰযোজনা কৰা ছাউথ অৱ দ্য ডাইং কালাৰ্ছ নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। গুৱাহাটী দূৰদৰ্শনৰ হৈ তেওঁ প্ৰযোজনা কৰা বিকোদৰ বৰুৱাৰ বিয়া, মেজৰ চাহেব আদি কেইবাখনো ধাৰাবাহিকে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পন্নী, বিশিষ্ট গীতিকাৰ, কবি তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা বিবি দেৱী বৰবৰুৱা, জীয়ৰী চলচ্চিত্ৰ প্ৰযোজক পৰিচালক প্ৰেৰণা বৰবৰুৱা আৰু একমাত্ৰ পুত্ৰক এৰি থৈ যায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি আজি আৰু কাইলৈ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিব। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 23 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 22.7 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 13 ডিগ্ৰী চেলচিয়াছ। ৰাজ্য চৰকাৰে প্ৰতি বছৰে 13 মে'ত অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচনাখনত উল্লেখ কৰা মতে সমাজৰ বাবে ক্ষতিকাৰক অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যখনৰ 219টা খণ্ডত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই এই দিৱসত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। জোনাইৰ পবা অভয়াৰণ্যৰ লালি নৈৰ বালিচাপৰিত 3-দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় পবা মহোৎসৱৰ আয়োজন কৰা হৈছে। মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু জোনাইবাসীৰ সহযোগত 10-12 জানুৱাৰীলৈ বিভিন্ন কাৰ্যসূচীৰে এই মহোৎসৱ আয়োজিত হ'ব। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে পবা অভয়াৰণ্যই বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছে। চৰাইদেউ জিলা সদৰ সোণাৰী নগৰৰ কাষৰীয়া চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত বিজয় ৰাজকোঁৱৰে বৰ অসমৰ প্ৰণেতা স্বৰ্গদেউ চাউলুং চুকাফাৰ নীতি আৰু আদৰ্শৰে পৰিচালিত হোৱা টাই আহোম যুৱ পৰিষদৰ ভৱিষ্যতৰ কাৰ্যসমূহো এনেদৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। এই কেন্দ্ৰীয় অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 22খন জিলা সমিতিৰ বিষয়ববীয়া তথা সদস্যসকলে অংশগ্ৰহণ কৰিছে। ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি টেষ্ট ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন নিৰ্ণায়ক খেলৰ আজি দ্বিতীয় দিনা অষ্ট্ৰেলিয়াই আমালৈ বাতৰি অহাৰ পৰলৈকে 8টা উইকেটৰ বিনিময়ত 164 ৰান কৰি খেলি আছে। অষ্ট্ৰেলিয়াই কালি 1টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 9 ৰানৰ পৰা আজিৰ খেল আৰম্ভ কৰে। খেলখনৰ কালি প্ৰথম দিনা ভাৰতে 185 ৰানত প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ ঋষভ পণ্টে 40 আৰু জাদেজাই 26 ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ স্কট বলেণ্ডে 4টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে চলিত শৃংখলাত ভাৰত সম্প্ৰতি 2-1 ব্যৱধানত পিছ পৰি আছে। ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰাখিবলৈ হলে এই খেলখনত জয়লাভ কৰিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ দিয়া নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰৰ আবেদন। গোৱালপাৰা জিলাৰ দুধনৈত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কেইবাটাও কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ আৰু ছিডনী টেষ্ট ক্ৰিকেটৰ দ্বিতীয় দিনা আজি অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত এতিয়ালৈকে 9টা উইকেটৰ বিনিময়ত 166 ৰান সংগ্ৰহ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি হেডলাইন পুৱা 10 বজাত শুনিব পাৰিব। নমস্কাৰ।